এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি পঢ়িছো মৰমী কাশ্যপে আৰু মোৰ সৈতে আছে বৰষা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল উত্তৰ পূৰ্বাঞ্চলে আন্তঃগাঁথনি উন্নয়নৰ বাবে নতুন পৰিচয় লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। মিছন বসুন্ধৰা তৃতীয় পৰ্যায় অহা 2 অক্টোবৰত আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। কলকাতাত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত ভাৰতীয় চিকিৎসা সংস্থাৰ কাইলৈ পুৱা 6 বজাৰ পৰা 24 ঘণ্টাৰ বাবে ধৰ্মঘট ঘোষণা। এই সময়ছোৱাত জৰুৰীকালীন সেৱাসমূহ অব্যাহত থাকিব বুলি সংস্থাৰ প্ৰকাশ। আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নতুন কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ যান ASLV-ৰ জৰিয়তে মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চল আজি ইয়াৰ আন্তঃগাঁথনিৰ বাবে পৰিচিত হৈছে বুলি মন্তব্য কৰিছে। 78সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি লালকিল্লাৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে দলিত নিপীড়িত পিছপৰা শ্ৰেণীৰ জনজাতীয় লোককে ধৰি সমাজৰ প্ৰতিটো শ্ৰেণীৰ প্ৰয়োজনসমূহ পূৰণ কৰাৰ বাবে তেওঁ চৰকাৰে কাম কৰি আহিছে। জনসাধাৰণৰ জীৱনত চৰকাৰৰ হস্তক্ষেপ হ্ৰাস কৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সৰু সৰু কাৰণত কাৰাগাৰলৈ পঠোৱাৰ পৰম্পৰা লুপ্ত কৰি ন্যায় সংহিতাৰ ৰূপত চৰকাৰে এখন নতুন অপৰাধ আইন দিছে। এই আইনখনৰ মূল উদ্দেশ্য হ'ল নাগৰিকসকলৰ প্ৰতি থকা ন্যায়বোধক অধিক শক্তিশালী কৰি তোলা। স্বাধীনতাৰ বাবে দেশবাসীয়ে একতা আৰু ত্যাগেৰে কৰা সংগ্ৰাম আৰু সংকল্পৰ দৰেই আজি 140 কোটি দেশবাসীয়ে সেৱা আগবঢ়ালে 2047 চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ'ব বুলি আশা প্ৰকাশ কৰি চৰকাৰে ৰাষ্ট্ৰীয় প্ৰথম নীতিৰ আধাৰত বিকাশৰ বাবে বিভিন্ন সংস্কাৰ সাধন কৰিছে বুলিও তেওঁ কয়। বিকশিত ভাৰত 2047 কেৱল কেইটামান শব্দ নহয়, ইয়াৰ আঁৰত কঠোৰ পৰিশ্ৰম জড়িত হৈ আছে বুলি প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত দেশৰ কোটি কোটি নাগৰিকে অগণন পৰামৰ্শ আগবঢ়োৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে তেওঁৰ ভাষণত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ভাৰতৰ 18,000 গাঁৱত বিদ্যুৎ যোগান ধৰা, 12 কোটি নতুন পৰিয়ালে টেপৰ পানী লাভ কৰা আদিৰ বিষয়ে প্ৰকাশ কৰি কয় যে এনেধৰণৰ সফলতাই চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা প্ৰতিফলিত কৰে। ভোকেল ফৰ লোকেলৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতিখন জিলাই নিজৰ উৎপাদিত সামগ্ৰীক লৈ গৌৰৱ কৰিবলৈ আৰম্ভ কৰিছে বুলি কয়। তেওঁ লগতে কয় যে বৰ্তমান এখন জিলা এটা সামগ্ৰীৰ পৰিৱেশ সৃষ্টি হৈছে। গোপালক আৰু মীনপালকসকলে বেংকৰ পৰা সুবিধা লাভ কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে লাখ লাখ ৰাজপথৰ ব্যৱসায়ীসকলে আজি বেংকৰ সহায়ত উন্নয়নৰ দিশত অংশীদাৰ হৈ সফলতা লাভ কৰিছে বুলিও প্ৰকাশ কৰে। দেশত আজি পৰ্যটন খণ্ড, MSME, শিক্ষা, স্বাস্থ্য, কৃষি অথবা পৰিবহণ আদি প্ৰতিটো খণ্ডতে এটা আধুনিক ব্যৱস্থাৰ সৃষ্টি হৈছে। 10 বছৰত 10 কোটি মহিলাই আম্মসহায়ক গোটত যোগদান কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত মহিলাসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছে বুলি গৌৰৱ প্ৰকাশ কৰে। একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ সুযোগ দিয়াৰ বাবে শ্ৰীমোদীয়ে দেশবাসীৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী 40 কোটি জনসাধাৰণে যদি স্বাধীনতাৰ সপোন পূৰণ কৰিব পাৰে তেন্তে 140 কোটি দেশবাসী এখন সমৃদ্ধিশালী ভাৰতৰ সপোন বাস্তৱায়িত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। অহা 2 অক্টোবৰত মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায় আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজাচক্ৰৰ অধীনত বৰবংশৰ মৌজাৰ 4খন গাঁৱৰ লোকক ভূমিপট্টা বিতৰণ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত মুঠ 881খন ভূমিপট্টা বিতৰণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ভূমিপট্টা অবিহনে বসবাস কৰি থকাটোৱে কেতিয়াবা জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। তেওঁ কয় যে কাৰোবাৰী সমষ্টিৰ বহু লোকৰ ভূমিপট্টা নোহোৱাৰ কথাটো লক্ষ্য কৰি এই পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ খিলঞ্জীয় লোক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। তেওঁ এই লোকসকলৰ ভূমিপট্টা গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ আহান জনায়। তেওঁ কয় যে অহা 2 অক্টোবৰত আৰম্ভ হ'বলগীয়া তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ প্ৰথম অৱস্থাত নামঘৰ, বিদ্যালয় আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদিক ভূমিপট্টা প্ৰদান কৰা হ'ব। তদুপৰি এই পৰ্যায়ত এজমালি পট্টাসমূহ ব্যক্তিগত পট্টালৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ কয়। তদুপৰি এই পৰ্যায়ত ভূদান, গ্ৰামদানৰ মাটিত বসবাস কৰা খিলঞ্জীয়া লোকসকলক পট্টা দিবলৈ চেষ্টা কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। আনহাতে দেৱোত্তৰৰ যিসমূহ ভূমি চিলিং চাৰপ্লাছ হৈছিল তাত থকা মন্দিৰ বা আৱাসীসকলকো এই পৰ্যায়ৰ ভূমি আবণ্টনৰ ব্যৱস্থা কৰা হ'ব। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কেইবাটাও ঘোষণা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অবিভক্ত গোৱালপাৰা জিলাত জনসাধাৰণে এতিয়া নিজৰ সম্প্ৰদায়ৰ বাহিৰে অন্য সম্প্ৰদায়ক ভূমি বিক্ৰী কৰিব নোৱাৰিব। ইয়াৰ বাবে চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই আইনখন ৰাইজে গ্ৰহণ কৰিলে পৰৱৰ্তী সময়ত অন্যান্য জিলাসমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী চিৰাং ৰিপু সংৰক্ষিত বনাঞ্চলত 391 বৰ্গ কিলোমিটাৰ সামৰি নতুনকৈ চিকমাঝাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত তেওঁ এই কথা উল্লেখ কৰে। উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ হলটুগাঁও ঝাৰবাৰী আৰু চিৰাং জিলাৰ ৰুণীখাটা বনাঞ্চল এলেকা সামৰি গঠন কৰিবলগীয়া চিকমঝাৰ ঝৌহলাও ৰাষ্ট্ৰীয় উদ্যান অসমৰ অষ্টম তথা বেতিয়াৰৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 800 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত বিশেষ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় উপস্থিত থাকে। ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, জে পি নাড্ডা, ডঃ এছ জয়শংকৰ, অশ্বিনী বৈষ্ণৱ, পীয়ুষ গোৱেল, শিৱৰাজ সিং চৌহান আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলেও অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাজভৱনতো ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সন্ধিয়া এটা হোম শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সমগ্ৰ ৰাষ্ট্ৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। এই উপলক্ষে নতুন দিল্লীত অটল বিহাৰী বাজপেয়ীৰ সমাধি শ্ৰীদেৱ অটলত এখন প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে কালি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপন কৰা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ এই কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ পৰিৱেশ বিনষ্ট নকৰিবলৈ আলফাৰ সেনাপ্ৰধান পৰেশ বৰুৱাক আহান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমে বহু বছৰৰ মূৰত বৰ্তমান উন্নয়নৰ পথত অগ্ৰসৰ হৈছে আৰু এই ক্ষেত্ৰত ৰাজ্যত সুস্থ বিনিয়োগৰ পৰিৱেশ বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী। মুখ্যমন্ত্ৰীয়ে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিবলৈ সংগঠনটোক আহান জনায়। শিক্ষামন্ত্ৰী ডাঃ ৰমেশ পেগুৱে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত আলফা সদস্যসকল এই অসমৰে সন্তান তথা চৰকাৰখনো অসমৰ মানুহৰে গঠন হোৱা বুলি উল্লেখ কৰে। তেওঁ বৰ্তমান অসমত বিৰাজ কৰা শান্তি আৰু প্ৰগতিৰ পৰিৱেশ বিনষ্ট নকৰি হত্যা হিংসাৰে অসমক পুনৰ পিছুৱাই লৈ নাযাবলৈও আহান জনায়। উল্লেখযোগ্য যে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে কালি গুৱাহাটী মহানগৰীৰ 8টা স্থানৰ লগতে ৰাজ্যখনৰ 20টাৰো অধিক স্থানত বোমা সংস্থাপন কৰা বুলি এটা বিবৃতিযোগে দাবী কৰাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে একেধৰণৰ বোমা সদৃশ সামগ্ৰী নলবাৰী, লক্ষীমপুৰ আৰু নগাঁৱতো উদ্ধাৰ হৈছে আৰু সুৰক্ষিতভাৱে আঁতৰ কৰা হৈছে বুলি প্ৰকাশ কৰে। এই সামগ্ৰীসমূহ ফৰেনচিক পৰীক্ষাৰ বাবে পঠিওৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800-11-7800 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 23 আগষ্ট পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতীয় চিকিৎসা সংস্থাই কলকাতাত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য সেৱাসমূহ কাইলৈ পুৱা 6 বজাৰ পৰা 24 ঘণ্টাৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাসমূহ অব্যাহত থাকিব আৰু কেজুৱেলিটি ৱাৰ্ডসমূহ খোলা ৰখা হ'ব। বিজ্ঞপ্তিখনত লগতে এইবুলি কোৱা হৈছে যে এই সময়ছোৱাত বহিৰ্বিভাগৰ সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব। আই এম এৰ ৰাজ্যিক শাখাসমূহৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অৰ্থাৎ অডিশ্যনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবাৰ্য কাৰণবশতঃ পূৰ্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা 3 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈকে এই অডিশ্যন সম্পন্ন হ'ব। নতুনকৈ আবেদন কৰা শিশু শিল্পী আৰু বি গ্ৰেডৰ উপৰি বি হাই গ্ৰেডৰ বাবেও একেলগে অডিশ্যন সম্পন্ন হ'ব। প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ডাকযোগে পঠিওৱা হ'ব আৰু প্ৰত্যেকৰে মোবাইলত অডিশ্যনৰ তাৰিখ আৰু সময় সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰা হ'ব। যদি আবেদন কৰা কোনো প্ৰাৰ্থীয়ে এই দুয়োটা মাধ্যমৰ এটাৰ জৰিয়তেও নিজৰ কণ্ঠস্বৰ পৰীক্ষাৰ দিন সময় সম্পৰ্কে অৱগত নহয় তেন্তে তেওঁলোকে অহা 20 আগষ্টৰ পাছত 9401083018 নম্বৰত হোৱাটছএপযোগে যোগাযোগ কৰিব পাৰিব। পৰীক্ষাত উত্তীৰ্ণ হৈ কেন্দ্ৰটোৰ নাট শাখাৰ অভিনয় শিল্পী স্বীকৃতি পোৱাসকলৰ তালিকা 24 ছেপ্টেম্বৰৰ বিয়লি 3 বজাত প্ৰকাশ কৰা হ'ব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰই খন্তেক সময় পাছতেই শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ যান SSLV-ৰ জৰিয়তে EOS-08 নামৰ এটা পৃথিৱী নিৰীক্ষণকাৰী কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিব। এই উৎক্ষেপণৰ বাবে পুৱা 2:47 6.5 ঘণ্টাজোৰা ক্ষণ গণনা ইতিমধ্যে আৰম্ভ হৈছে। কৃত্ৰিম উপগ্ৰহটোৰ উৎক্ষেপণৰ লগে লগে SSLV উৎক্ষেপণ যানৰ উন্নয়নৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব আৰু যানখন ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিব। PSLV উৎক্ষেপণ যানৰ তুলনাত 10 মিটাৰ সৰু SSLV ৰকেট পৃথিৱীৰ নিম্ন কক্ষপথত ক্ষুদ্ৰ আৰু কম ওজনৰ কৃত্ৰিম উপগ্ৰহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা হ'ব। SSLV উৎক্ষেপণ যানে কম খৰচত কেইবাটাও উপগ্ৰহ উৎক্ষেপণ আৰু নামমাত্ৰ উৎক্ষেপণ আন্তঃগাঁথনিৰ সহায়ত উৎক্ষেপণ অভিযান সম্পূৰ্ণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। PSLVৰ তুলনাত SSLVৰ ব্যয় প্ৰায় 20-30% কম। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে পৰহিলৈ চৰকাৰী ভ্ৰমণসূচীৰে কুৱেইটলৈ যাব। এই ভ্ৰমণকালত বিদেশ মন্ত্ৰীগৰাকী কুৱেইটৰ বিদেশ মন্ত্ৰী আব্দুল্লাহ আলী অল ইয়াহাক সাক্ষাৎ কৰিব। তেওঁ লগতে কুৱেইটৰ নেতৃবৰ্গকো সাক্ষাৎ কৰাৰ কথা আছে। ডঃ জয়শংকৰৰ এই ভ্ৰমণে দুয়োপক্ষকে ৰাজনীতি বাণিজ্য বিনিয়োগ শক্তি সুৰক্ষা সংস্কৃতি দূতাবাস আৰু জনসম্পৰ্ককে ধৰি দ্বিপাক্ষিক সম্বন্ধৰ বিভিন্ন দিশত পৰ্যালোচনা চলোৱাৰ সুযোগ প্ৰদান কৰিব। দুয়োপক্ষই লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰিব। স্বাধীনতা দিৱসৰ দিনাই নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় 70 কিলোগ্ৰাম গাঞ্জা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। গাঞ্জা সৰবৰাহকাৰী গাড়ীখন ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা অৱস্থাত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত দুৰ্ঘটনাত পতিত হোৱাৰ ফলত আৰক্ষীয়ে তালাচী চলাওতে এই গাঞ্জাসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত বৰ্তমানেও আৰক্ষীৰ তদন্ত চলি আছে বুলি জানিব পৰা গৈছে। ভাৰতে কাইলৈ তৃতীয় ভইচ অব গ্লোবেল ছাউথ শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে বহনক্ষম ভৱিষ্যতৰ বাবে সবল গ্লোবেল ছাউথ। বিদেশ মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে এই সন্মিলনে সংঘৰ্ষ খাদ্য আৰু শক্তি সুৰক্ষা সংকট আৰু জলবায়ু পৰিৱৰ্তনৰ লেখীয়া বিশ্বক প্ৰভাৱিত কৰি অহা জটিল প্ৰত্যাহ্বান সন্দৰ্ভত পূৰ্বৰ সন্মিলনত হোৱা আলাপ আলোচনাৰ সম্প্ৰসাৰণৰ বাবে এখন মঞ্চ প্ৰদান কৰিব। সন্মিলনত গ্লোবেল ছাউথ ৰাষ্ট্ৰসমূহে বিভিন্ন প্ৰত্যাহ্বান অগ্ৰাধিকাৰ তথা তুলনামূলকভাৱে কম বিকশিত আৰু বিকাশশীল দেশৰ সমস্যা বিশেষকৈ উন্নয়ন ক্ষেত্ৰত সমাধানক লৈ আলোচনা অব্যাহত থাকিব। মন্ত্ৰালয়ে কৈছে যে পূৰ্বৰ সন্মিলনৰ দৰে তৃতীয় সন্মিলনো ভাৰ্চুৱেল ব্যৱস্থাৰে অনুষ্ঠিত হ'ব। সন্মিলনৰ উদ্বোধনী সত্ৰত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানসকলে অংশগ্ৰহণ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সত্ৰৰ গুৰি ধৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস দৃষ্টিভংগীৰ সম্প্ৰসাৰিত ৰূপ হিচাপে এই অনন্য উদ্যম আৰম্ভ কৰা হৈছে আৰু ইয়াক ভাৰতৰ বসুধৈৱ কুটুম্বকম দৰ্শনৰ সৈতে সংযুক্ত কৰা হৈছে। গ্লোবেল ছাউথ হিচাপে পৰিচিত স্বল্প বিকশিত আৰু উন্নয়নশীল দেশৰ উমৈহতীয়া মঞ্চত সকলো বিষয়ৰ অগ্ৰাধিকাৰক লৈ এখন উমৈহতীয়া মঞ্চত আলাপ আলোচনা কৰাৰ উদ্দেশ্যে এই উদ্যমৰ পৰিকল্পনা কৰা হৈছে। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বগৰীবাৰী মহামায়াত বাইক আৰু ই ৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। এই সংঘৰ্ষত 3 বাইক আৰোহীসহ 6 জন আৰোহী গুৰুতৰভাৱে আহত হয়। আহতকেইজনক আৰক্ষীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। উত্তৰ পূৰ্বাঞ্চলে আন্তঃগাঁথনি উন্নয়নৰ বাবে নতুন পৰিচয় লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। মিছন বসুন্ধৰা তৃতীয় পৰ্যায় অহা 2 অক্টোবৰত আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নতুন কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ যান SSLV-ৰ জৰিয়তে মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।